Ella a Kajpani. বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ লগত আছে ঋতুপৰ্ণা বৰা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জামনগৰ জিলাৰ পশুধন উদ্ধাৰ কেন্দ্ৰ ৱানতাৰা পৰিদৰ্শন কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত ভাৰতীয় বিচাৰ কেন্দ্ৰমে আয়োজন কৰা চতুৰ্থ পি পৰমেশ্বৰ স্মাৰক বক্তৃতা প্ৰদান কৰিব। দুখন ভোটাৰ পৰিচয় পত্ৰৰ এপিক নম্বৰ একে হোৱা মানে ভুৱা বা নকল পৰিচয় পত্ৰ নহয় বুলি নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে। সমগ্ৰ দেশত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জামনগৰ জিলাৰ পশুধন উদ্ধাৰ কেন্দ্ৰ ৱানতাৰা পৰিদৰ্শন কৰে। জিলাখনৰ 3000 একৰ ভূমিত স্থাপন কৰা ৱানতাৰা হৈছে পশুধন উদ্ধাৰ, সংৰক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ। শ্ৰীমোদীয়ে তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ উদ্দেশ্যে কালি সন্ধিয়া জামনগৰত উপস্থিত হয়। ৱানতাৰা ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে সোমনাথ মন্দিৰত পূজা অৰ্চনা আগবঢ়াব। সোমনাথ মন্দিৰ দৰ্শনৰ পাছত শ্ৰীমোদী গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কাৰ্যালয় ছাছনত উপস্থিত হৈ শ্ৰী সোমনাথ ন্যাসৰ এখন বৈঠকত অধ্যক্ষতা কৰিব। এই ন্যাসে বিশ্ববিখ্যাত সোমনাথ মন্দিৰ পৰিচালনা কৰি আহিছে। কাইলৈ শ্ৰীমোদীয়ে এছীয় সিংহৰ শেষ বিচৰণভূমি গিৰ ৰাষ্ট্ৰীয় উদ্যানত ছাফাৰী কৰিব। শ্ৰীমোদীয়ে ছাছনত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰি বন্যপ্ৰাণী সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়সমূহ আলোচনা কৰিব। এই পৰিষদে প্ৰধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ আৰু উন্নয়নৰ হকে কাম কৰি আহিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত ভাৰতীয় বিচাৰ কেন্দ্ৰমে আয়োজন কৰা চতুৰ্থ পি পৰমেশ্বৰ স্মাৰক বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু ফেকাল্টিসমূহৰ সৈতে মত বিনিময় কৰিব। নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে দুখন ভোটাৰ পৰিচয় পত্ৰৰ এপিক নম্বৰ একে হোৱা মানেই এয়া ভুৱা বা নকল পৰিচয় পত্ৰ নহয়। আয়োগৰ পৰা এটা বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে। পূৰ্বে সংবাদ মাধ্যমত দুখন ভিন ভিন ৰাজ্যৰ ভোটদাতাৰ একেটাই এপিক নম্বৰ বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাছত আয়োগে স্পষ্ট কৰি দিছে যে ভোটাৰসকলৰ এপিক নম্বৰ একে হলেও বিধানসভা সমষ্টি, ভোটগ্ৰহণ কেন্দ্ৰ তথা আন তথ্যবোৰ বেলেগ বেলেগ হয়। আয়োগে লগতে কয় যে এজন ভোটাৰে যিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ কেৱল সেইটো ভোটকেন্দ্ৰতহে নিজৰ ভোট সাব্যস্ত কৰিব পাৰে যিটো ভোটকেন্দ্ৰৰ ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত আছে। তাৰ বাহিৰে আন আন কোনো ভোটকেন্দ্ৰত নিজৰ ভোটদান সাব্যস্ত কৰিব নোৱাৰে বুলি নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিয়ে। উত্তৰাখণ্ডৰ চামোলি জিলাৰ মানাগাঁৱত হিমস্খলনৰ ফলত আবদ্ধ হৈ পৰা সীমান্ত পথ সংস্থাৰ আবদ্ধ শ্ৰমিকক উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। বৰ্তমানলৈ 51জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে যদিও আন 4জন শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰশাসনে যুদ্ধ সদৃশ তৎপৰতা চলাই আছে। অৱশ্যে উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ আঘাতৰ চিকিৎসা কৰাৰ সময়ত 4জন শ্ৰমিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা হিমস্খলনৰ ফলত উত্তৰাখণ্ডৰ মানা আৰু বদ্ৰীনাথৰ মাজত থকা শিবিৰত সীমান্ত পথ সংস্থাৰ 55জন শ্ৰমিক আবদ্ধ হৈ পৰিছিল। ৰাজ্যখনত বৰ্তমানো তীৱ হিমস্খলন অব্যাহত থকাত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আউলি আৰু হাৰচিল অঞ্চল অহা 3দিনলৈ ভ্ৰমণ নকৰিবলৈ সকলো পৰ্যটককে আহ্বান জনাইছে। দেশত যোৱা ফেব্ৰুৱাৰীত সংগৃহীত সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 9.1% বৃদ্ধি হৈ 184,000 কোটি টকা হয়। দেশত ফেব্ৰুৱাৰীকে ধৰি বিগত 12 মাহত 170,000 কোটিৰো অধিক টকাৰ জি এছ টি সংগ্ৰহ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এই সময়ছোৱাত কেন্দ্ৰীয় জি এছ টি হিচাপে 35,204 কোটি, ৰাজ্যিক জি এছ টি হিচাপে 43,704 কোটি, সংহত জি এছ টি হিচাপে 90,870 কোটি আৰু ক্ষতিপূৰণ উপকৰ 13,868 কোটি টকা সংগৃহীত হয়। ফেব্ৰুৱাৰীত 20,889 কোটি টকাৰ ৰিফাণ্ড জাৰি কৰা হয়। ৰিফাণ্ড বাদ দি ফেব্ৰুৱাৰী মাহত শুদ্ধ জি এছ টি সংগ্ৰহ 8.1% বৃদ্ধি পাই প্ৰায় 163,000 কোটি টকা হয়। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে দিল্লী চৰকাৰে 15 বছৰ বা ইয়াতকৈও অধিক পুৰণি বাহনসমূহত 31 মাৰ্চৰ পাছত তেল ডিপুত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং ছিৰছাই বায়ু প্ৰদূষণ সমস্যা সম্পৰ্কে বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰে। এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীছিৰছাই কয় যে চৰকাৰে 15 বছৰ বা ইয়াতকৈও অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপুসমূহত যন্ত্ৰ স্থাপন কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে এনে বাহনসমূহ চিনাক্তকৰণৰ লগতে মহানগৰখনত প্ৰৱেশ আৰু প্ৰস্থানত বাধা দিয়াৰ অৰ্থে এটা গোট গঠন কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
সমগ্ৰ দেশত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই মাহটোত নিশা তাৰাৱীৰ নামাজ পঢ়ে। পবিত্ৰ ৰমজান মাহৰ অন্তত ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰমজান উপলক্ষে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই পবিত্ৰ ৰমজানে সমাজত শান্তি আৰু সম্প্ৰীতিৰ বাণী কঢ়িয়াই আনিব। এই পবিত্ৰ মাহ ৰমজানে দয়া, সেৱা আৰু ত্যাগক প্ৰতিফলিত কৰে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। অন্যান্য প্ৰান্তৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় হিলাল সমিতিৰ তথ্য অনুসৰি আজি প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা 4:30, ইফতাৰৰ সময় আবেলি 5:25, মৰিগাঁও আৰু জাগিৰোডৰ বাবে চেহেৰীৰ সময় পুৱা 4:27, ইফতাৰৰ সময় আবেলি 5:22, নগাঁও আৰু তেজপুৰৰ বাবে চেহেৰীৰ সময় পুৱা 4:26 আৰু ইফতাৰৰ সময় আবেলি 5:21 ধাৰ্য কৰা হৈছে। এইবেলি ধাৰ্য কৰা ফিটাৰ পৰিমাণ হ'ল 1,633 গ্ৰাম ঘেঁহু বা তাৰ মূল্য। পাৰস্য উপসাগৰীয় দেশসমূহত ৰমজান মাহ কালি আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে সমগ্ৰ দেশত 12টা ভিন ভিন গোচৰত 29 জন নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক আদালতে দোষী সাব্যস্ত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে ধনৰ লোভত আমাৰ দেশৰ যুৱক যুৱতীক নিচাৰ মাজলৈ ঠেলি দিয়া নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক শাস্তি প্ৰদান কৰা হ'ব। নিচামুক্ত ভাৰত নিৰ্মাণৰ বাবে চৰকাৰে নিখুঁত তদন্তৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দি যাব বুলিও শ্ৰীশ্বাহে প্ৰতিশ্ৰুতি প্ৰদান কৰে। নতুন গৱেষণা পত্ৰৰ তথ্য অনুসৰি বিগত দশকত দেশত দৰিদ্ৰতা যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে। সুৰজিৎ এছভাল্লা আৰু কৰণ ভাজিনে প্ৰকাশ কৰা গৱেষণা পত্ৰখনত 2022-23 আৰু 2023-24 বৰ্ষৰ ঘৰুৱা ব্যয়ৰ তথ্য বিশ্লেষণ কৰা হৈছে। এই সমীক্ষাত দেশত দৰিদ্ৰতা যথেষ্ট হ্ৰাস পোৱাৰ ইংগিত পোৱা গৈছে। গৱেষণা পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে 2011-12 বিত্তীয় বৰ্ষৰ পৰা 2023-24 বিত্তীয় বৰ্ষলৈ যোৱা 12 বছৰত দেশত অৰ্থনৈতিক বৈষম্য তীব্ৰভাৱে হ্ৰাস পোৱাৰ শক্তিশালী প্ৰমাণ পোৱা গৈছে। ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ৰ কালি সামৰণি পৰে। প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি 19 জানুৱাৰীত আৰম্ভ হৈছিল আৰু এই চুক্তিৰ অংশ হিচাপে ইজৰাইলে 1,900 জন পেলেষ্টাইনী কয়দীক মোকলাই দিছে আৰু ইয়াৰ বিনিময়ত হামাছে 33 জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিছে। প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে ইজৰাইলে দিয়া প্ৰস্তাৱ হামাছে প্ৰত্যাখ্যান কৰিছে। হামাছে কৈছে যে দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতিৰ বাবে কোনো ধৰণৰ আলোচনা হোৱা নাই। ইপিনে যুদ্ধবিৰতিৰ আলোচনাৰ বাবে ইজিপ্তলৈ যোৱা ইজৰাইলৰ প্ৰতিনিধিবৰ্গ কাইৰোৰ পৰা উভতি আহিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে কালি লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰক সাক্ষাৎ কৰে। এই বৈঠকত ব্ৰিটেইনে দেশখনক 280 কোটি ডলাৰ ঋণ দিবলৈ সন্মতি প্ৰকাশ কৰে। এই ঋণৰ ধনৰাশিৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধি হ'ব বুলি ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰকাশ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে হোৱা সাক্ষাতৰ এদিন পাছতেই এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনত চলি থকা সংঘাতৰ সময়ছোৱাত দেশখনক সমৰ্থন কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে ইউক্ৰেইনত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰাৰ ক্ষেত্ৰত ব্ৰিটেইনৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ব্ৰিটেইনক এই সহায়ৰ বাবে কৃতজ্ঞতা জনায়। আজি জেলেনস্কিয়ে ৰজা তৃতীয় চাৰ্লছৰ লগতে ইউৰোপীয় সহযোগীসকলৰ এটা গোটৰ সৈতে বৈঠকত মিলিত হয়। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি আৰু আন নেতাসকলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বৈঠকত মিলিত হয়। ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে গ্ৰুপ এৰ পৰা ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে গ্ৰুপ এৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান লাভ কৰিব আৰু মঙলবাৰে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জামনগৰ জিলাৰ পশুধন উদ্ধাৰ কেন্দ্ৰ ৱান্তাৰা পৰিদৰ্শন কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত ভাৰতীয় বিচাৰ কেন্দ্ৰমে আয়োজন কৰা 4th পি পৰমেশ্বৰম স্মাৰক বক্তৃতা প্ৰদান কৰিব। নতুন ভোটাৰ পৰিচয় দুখন ভোটাৰ পৰিচয় পত্ৰৰ এপিক নম্বৰ একে হোৱা মানেই ভুৱা বা নকল পৰিচয় পত্ৰ নহয় বুলি নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে। আৰু ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।